এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি এম জি পিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জে পি নাড্ডাই গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰাৰ বাবে গোৱাবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। চৰকাৰী খণ্ডৰ বেংকসমূহে দেশৰ উন্নয়ন বৃদ্ধিৰ সমৰ্থনত ব্যক্তিগত আৰু বিদেশী বেংকসমূহৰ সৈতে একেলগে থিয় দি শক্তিশালী প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়োগে অনিবাৰ্য পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভিছা আৰু পাছপোৰ্ট সংক্ৰান্তীয় সেৱা সাময়িকভাৱে স্থগিত ৰাখিছে। আৰু ভাৰত আৰু শ্ৰীলংকাৰ মাজত মহিলাৰ টি টুৱেণ্টি শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হ'ব। সদ্যসমাপ্ত গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি এম জি পিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ 50খন জিলা পঞ্চায়ত আসনৰ ভিতৰত 30খনতকৈও অধিক আসনত দুয়োটা দলে জয়লাভ কৰে। আনহাতে কংগ্ৰেছে 10খন আৰু আপ তথা ৰিভলিউচনেৰী গোৱান পাৰ্টীয়ে এখনকৈ আসন লাভ কৰে। যোৱা 20 ডিচেম্বৰত ভোটগ্ৰহণ হোৱা নিৰ্বাচনত 4গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও জয়লাভ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাই গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু দলৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত শ্ৰীনাড্ডাই পঞ্চায়ত নিৰ্বাচনত বিজেপি তথা ইয়াৰ মিত্ৰজোঁট মহাৰাষ্ট্ৰবাদী গোমান্তক পাৰ্টী এম জি পিৰ ওপৰত আস্থা ৰখাৰ বাবে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰীনাড্ডাই লগতে কয় যে এই বিজয়ে সুশাসন, উন্নয়নচালিত নীতি আৰু দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু দলৰ ৰাজ্যিক সভাপতি দামোদৰ জি নায়িকক জিলা পঞ্চায়তৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত তেওঁ কয় যে এন ডি এ য'তেই সুবিধা পাইছে তাতেই শাসনৰ প্ৰতিটো স্তৰতেই জনসাধাৰণক সেৱা আগবঢ়াই আহিছে আৰু এই ফলাফলে জনসাধাৰণৰ সমৰ্থন প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱাৰ জিলা পঞ্চায়তৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু মহাৰাষ্ট্ৰবাদী গোমান্তক পাৰ্টীৰ মিত্ৰজোঁটে লাভ কৰা সমৰ্থনৰ বাবে গোৱাবাসীক ধন্যবাদ জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে ইয়াৰ ফলত ৰাজ্যখনৰ উন্নয়নৰ বাবে এন ডি এৰ প্ৰচেষ্টা সফল হ'ব। তেওঁ কয় যে এন ডি এ এই সুন্দৰ ৰাজ্যখনৰ জনসাধাৰণৰ সপোন আৰু আকাংক্ষাসমূহ বাস্তৱায়িত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীমোদীয়ে কয় যে দলীয় কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতেই এনে প্ৰশংসনীয় ফলাফল লাভ কৰিবলৈ সমৰ্থ হৈছে। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰীমোদীয়ে এইদৰে কয়। অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ ডাংকমুকমত পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা অবৈধ দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও কাৰ্বি জাতীয় সংগঠনে চলাই থকাৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। একাংশ প্ৰতিবাদকাৰীয়ে কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰে আৰু বাসগৃহটো লণ্ডভণ্ড কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হোৱাত 3জন প্ৰতিবাদকাৰী আহত হয়। আনহাতে প্ৰতিবাদকাৰীৰ আক্ৰমণত এজন আৰক্ষীৰ লোক আহত হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত কাৰ্বি আংলং জিলাৰ পি জি আৰ আৰু ভি জি আৰ ভূমিৰ পৰা দখলকাৰীক উচ্ছেদৰ দাবীত কাৰ্বি ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে যোৱা 15 দিন ধৰি অনশন কাৰ্যসূচীকে ধৰি আন্দোলন চলাই আহিছে। আনহাতে এই ভূমি সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা গোচৰৰ বাবে বিষয়টোত চৰকাৰ বা স্বায়ত্তশাসিত পৰিষদে বৰ্তমান হস্তক্ষেপ কৰিব নোৱাৰে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 11 বছৰত দেশৰ স্বাস্থ্যখণ্ডত উল্লেখযোগ্য ৰূপান্তৰ হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে প্ৰাথমিক স্বাস্থ্য যতন ব্যৱস্থা শক্তিশালী কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা কৰিছে। শ্ৰীমতী পেটেলে কালি নতুন দিল্লীৰ বৰ্ধমান মহাবীৰ চিকিৎসা মহাবিদ্যালয় আৰু ছফদৰজং চিকিৎসালয়ৰ 7ম সমাৱৰ্তন সম্বোধন কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে সকলোৰে বাবে স্বাস্থ্যসেৱা ব্যয়সাধ্য কৰি তুলিছে। তেওঁ কয় যে চৰকাৰে দৰিদ্ৰ আৰু আৰ্থজনক বিভিন্ন আঁচনিৰ জৰিয়তে বিত্তীয় সুৰক্ষা প্ৰদান কৰিছে। শ্ৰীমতী পেটেলে লগতে কয় যে প্ৰাথমিক স্বাস্থ্য যতন সুবিধা প্ৰদানৰ বাবে সমগ্ৰ দেশতেই 1,78,000 আয়ুষ্মান আৰোগ্য মন্দিৰ কাৰ্যক্ষম হৈ আছে। তেওঁ লগতে কয় যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত 62 কোটি লোকক 5,00,000 টকালৈকে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰি থকা হৈছে। এয়া হৈছে বিশ্বৰ বৃহৎ স্বাস্থ্য বীমা যোজনা। প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা আৰু অমৃত ফাৰ্মাচীৰ দৰে আঁচনিয়েও সুলভ হাৰত চিকিৎসা উপকৰণ উপলভ্য কৰাই আছে। বিহারৰ মুখ্যমন্ত্রী নীতিশ কুমাৰে কালি নতুন দিল্লীত প্রধানমন্ত্রী নরেন্দ্র মোদীক সাক্ষাৎ করে। সাক্ষাৎকালত বিহারৰ উপ মুখ্যমন্ত্রী সম্রাট চৌধুরী আর কেন্দ্রীয় মন্ত্রী রাজীব রঞ্জন সিংও উপস্থিত আছিল। নীতিশ কুমাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহকো সাক্ষাৎ করে। সামাজিক মাধ্যমত দিয়া এটা পোস্টত শ্রীশাহে কয় যে বিহারত জনকল্যাণ আর সুশাসনক শিখরলৈ লৈ যোৱাৰ ক্ষেত্ৰত এন ডি এ সরকার প্রতিশ্রুতিবদ্ধ। নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়োগে অনিবার্য পরিস্থিতির পরিপ্রেক্ষিতত ভিসা আর পাসপোর্ট সংক্রান্তীয় সেবা সাময়িকভাবে স্থগিত রাখিছে। পরবর্তী জাননী নিদিয়ালৈকে এই সেবাসমূহ স্থগিত রখা হব বলে বাংলাদেশের বৈদেশিক পরিক্রমা মন্ত্রালয়ে জানিবলৈ দিছে। আনহাতে বাংলাদেশের চট্টগ্রামত থকা ভারতের সহকারী উচ্চায়োগের সমীপত শেহতীয়াকৈ হওয়া অপ্রীতিকর ঘটনার পরিপ্রেক্ষিতত সুরক্ষা ব্যবস্থা শক্তিশালী করা হৈছে। ইপিনে শনিবারের পর দেশখনের চট্টগ্রামত থকা ভারতীয় ভিসা আবেদন কেন্দ্রের সকল কাম কাজ বন্ধ করে দিয়া হৈছে। কেন্দ্রীয় বাণিজ্য আর উদ্যোগ মন্ত্রী পীয়ূষ গোয়েলে কয় যে সরকারী খণ্ডর ব্যাংকসমূহে দেশের উন্নয়ন বৃদ্ধির সমর্থনত ব্যক্তিগত আর বিদেশী ব্যাংকসমূহের সঙ্গে একেলগে থিয় দি শক্তিশালী আর প্রতিযোগিতামূলক প্রতিষ্ঠান হিসাবে আত্মপ্রকাশ করেছে। নতুন দিল্লীত কালি অনুষ্ঠিত এম এস এম ই ব্যাংকিং এক্সিলেন্স অ্যাওয়ার্ড অনুষ্ঠানত ভাষণ দি শ্রীগোয়েলে এইদরে কয়, ক্ষুদ্র অতি ক্ষুদ্র আর মজলিয়া উদ্যোগসমূহক সমর্থন করার ক্ষেত্রে ব্যাংকিং ব্যবস্থার জটিল ভূমিকার বিষয়ে আলোকপাত করে শ্রীগোয়েলে কয় যে ক্ষুদ্র উদ্যোগীসকলের উন্নয়নের সময়মতে পর্যাপ্ত ঋণের সুবিধা প্রদান করাই হয়েছে মূল উদ্দেশ্য। ভারত নিউজিল্যান্ড মুক্ত বাণিজ্য চুক্তি ঘোষণার কথা উল্লেখ করে মন্ত্রীগুলো কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীর নির্দেশনাত সম্পন্ন হওয়া সপ্তমখন মুক্ত বাণিজ্য চুক্তির অধীনত অহা 15 বছর 20 মিলিয়ন মার্কিন ডলার প্রত্যক্ষ বিদেশী বিনিয়োগের অধীনত নিউজিল্যান্ডে বিনিয়োগ করবলে প্রতিশ্রুতিবদ্ধ হয়েছে। এই চুক্তিয়ে উদ্ভাবন উৎপাদন আর রপ্তানির ক্ষেত্রে যথেষ্ট বিনিয়োগ আনব বলে শ্রীগোয়েলে আশা প্রকাশ করে। এই ক্ষেত্রে এম এস এম ই খণ্ড সর্বাধিক লাভান্বিত হব বলে আশা প্রকাশ করে। ভারত নিউজিল্যান্ড মুক্ত বাণিজ্য চুক্তি সম্পূর্ণভাবে মহিলা বিষয়ের দলে সম্পন্ন করেছিল বলে উল্লেখ করে মন্ত্রীগুলো কয় যে এই চুক্তি ভারতের উন্নয়নের ক্ষেত্রখনত মহিলাসকলে লওয়া নেতৃত্বের ভূমিকা গুরুত্ব আরোপ করে চূড়ান্ত করা প্রথমখন চুক্তি হিসাবে পরিগণিত হয়েছে। দক্ষিণ আফ্রিকাত চলিত মাহৰ আৰম্ভণিতেই সংঘটিত এটা গুলীচালনাৰ গোচৰত অভিযুক্ত 32 বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে এটা অনুজ্ঞাপত্ৰবিহীন পাবত সংঘটিত এই গুলীচালনাত 3টি শিশুকে ধৰি 12 জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাত আন 13 জন লোকো আহত হৈছিল। গ্ৰেপ্তাৰ কৰা লোকজনৰ বাহনৰ পৰা এই ঘটনাত ব্যৱহৃত আগ্নেয়াস্ত্ৰটো উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। ৰবি শস্যৰ ৰোপণ এই বছৰত এতিয়ালৈকে 5.8 কোটি হেক্টৰৰো অধিক কৃষিভূমিত সম্পূৰ্ণ হৈছে। যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত কৃষিভূমিৰ এই পৰিমাণ প্ৰায় 8 লাখ হেক্টৰৰো অধিক বুলি তথ্য প্ৰকাশ কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এই মাহৰ 19 তাৰিখলৈকে ৰবি শস্যৰ আবৃত এলেকাৰ তথ্য প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে জনায় যে 301 লাখ হেক্টৰৰো অধিক এলেকাত এইবাৰ ঘেঁহু খেতি কৰা হৈছে। যোৱা বছৰৰ একে সময়ছোৱাত ঘেঁহু খেতিৰ সৰ্বমুঠ এলেকা 300 লাখ হেক্টৰ আছিল। একেদৰে মাহজাতীয় শস্যৰ আবৃত এলেকা 26 লাখ হেক্টৰৰো অধিক হৈছে। ধানৰ ক্ষেত্ৰত আবৃত এলেকা পূৰ্বতকৈ 13 লাখ হেক্টৰৰো অধিক উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলি থকা মহিলা ক্ৰিকেটৰ 5খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেল আজি বিশাখাপট্টনমৰ ডাঃ ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ ভিডিচিএ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। শৃংখলাটোত আয়োজক দল ভাৰত 1-0 ব্যৱধানত আগবাঢ়ি আছে। অধিনায়ক হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলটোৱে যোৱা দেওবাৰে বিশাখাপট্টনমত অনুষ্ঠিত প্ৰথমখন টি20 মেচত শ্ৰীলংকাক 8 উইকেটত পৰাস্ত কৰিছিল। ভূপালৰ এম পি ৰাজ্যিক শ্বুটিং একাডেমীত চলি থকা 68 সংখ্যক ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ভাৰতীয় নৌসেনা বাহিনীৰ অংকুশ যাদৱে সোণৰ পদক অৰ্জন কৰিছে। যাদৱে সুন্দৰ প্ৰদৰ্শনেৰে অলিম্পিয়ান অৰ্জুন বাবুদাক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। আনহাতে 10 মিটাৰ এয়াৰ ৰাইফলৰ পুৰুষৰ জুনিয়ৰত ফাইনেলত গুজৰাটৰ মহম্মদ মুৰ্তাতাজা ভেনিয়াই সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পশ্চিমবংগৰ অভিনৱ সোৱে ৰূপ আৰু কৰ্ণাটকৰ ওংকাৰ বিকাশ ৱাগমাৰে ব্ৰঞ্জৰ পদক দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত বিজেপি এম জি পিৰ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু জে পি নাড্ডাই গোৱা জিলা পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰাৰ বাবে গোৱাবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। চৰকাৰী খণ্ডৰ বেংকসমূহে দেশৰ উন্নয়ন বৃদ্ধিৰ সমৰ্থনত ব্যক্তিগত আৰু বিদেশী বেংকসমূহৰ সৈতে একেলগে থিয় দি শক্তিশালী প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীস্থিত বাংলাদেশ উচ্চায়োগে অনিবার্য পরিস্থিতির পরিপ্রেক্ষিতত ভিসা আর পাসপোর্ট সংক্রান্তীয় সেবা সাময়িকভাবে স্থগিত রাখিছে। আর ভারত আর শ্রীলঙ্কার মাজত মহিলার টি20 শৃঙ্খলার দ্বিতীয়খন খেল আজি বিশাখাপট্টনমত অনুষ্ঠিত হব। আমাৰ এতিয়াৰ বাতৰি শেষ হৈছে। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।